এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত দ্বিতীয় অমৃত স্থানৰ সময়ত হোৱা হেঁচা ঠেলাত পদপিষ্ট হৈ কেইবাগৰাকীও ভক্তৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছে। গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰিট আজি নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ'ব। ৱাকফ সংশোধনী বিধেয়ক 2024 চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীয়ে আজি ইয়াৰ খচৰা প্ৰতিবেদনত অনুমোদন জনায়। 5 ফেব্ৰুৱাৰীত হ'বলগীয়া 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব আজি গুৱাহাটীত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মৌনী অমাৱস্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নানৰ বাবে সমবেত হোৱা ভক্তৰ হেঁচা ঠেলাত যোৱা নিশা পদপিষ্ট হৈ কেইবাজনো ভক্তৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰকাশ কৰা মতে, ভক্তসকলে যোৱা নিশা অমৃত স্নানৰ বাবে আখাৰা মাৰ্গৰ বেৰা পাৰ হৈ যোৱাৰ সময়ত হোৱা হেঁচা ঠেলাত বহু ভক্ত গুৰুতৰভাৱে আহত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনা অতি দুখজনক বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিয়ে এটা বাৰ্তাত এই সময়ছোৱাত প্ৰাণ হেৰুওৱা ভক্তসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়েও মৃত্যু হোৱা ভক্তসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সহায়ৰ বাবে পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। তেওঁ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে পৰিস্থিতি সন্দৰ্ভত সঘনে আলোচনা কৰি আছে। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে প্ৰশাসনে আহত লোকসকলক চিকিৎসাৰ ব্যৱস্থা কৰিছে। প্ৰয়াগৰাজৰ মহাকুম্ভত মৌনী অমাৱস্যা উপলক্ষে বৰ্তমানলৈকে 4 কোটিৰো অধিক লোকে সংগমত পবিত্ৰ স্নান কৰিছে। এতিয়াও লাখ লাখ ভক্ত পবিত্ৰ স্নানৰ বাবে আহি আছে বুলি প্ৰয়াগৰাজৰ আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। পবিত্ৰ স্নানৰ পাছত ভক্তসকলে ঘাটসমূহত যথাৰীতি পূজা অৰ্চনা কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে স্বীকৃতিপ্ৰাপ্ত মহাকুম্ভ মেলা 13 জানুৱাৰীত আৰম্ভ হৈছে আৰু প্ৰথম অমৃত স্নান 14 জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ দিনা সম্পন্ন হয়। মহাকুম্ভৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে অৰ্ধসামৰিক বাহিনীকে ধৰি 50,000ৰো অধিক আৰক্ষী নিয়োগ কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে সংগমত পানীৰ তলৰ কাৰ্য নিৰীক্ষণৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হৈছে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে কোনোধৰণৰ উৰাবাতৰিৰ বলি নহবলৈ ভক্তসকলৰ প্ৰতি আহ্বান জনাইছে। গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰিট আজি নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এইবেলি স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ বেণ্ডৰ সংগীতৰ তালে তালে 30 গৰাকী শিল্পীয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্য কেন্দ্ৰীয় মন্ত্ৰীসকলে এই অনুষ্ঠানত অংশ ল'ব। ৱাকফ সংশোধনী বিধেয়ক 2024 চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীয়ে আজি ইয়াৰ খচৰা প্ৰতিবেদনত অনুমোদন জনায়। নতুন দিল্লীৰ আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত এই 31-জনীয়া কমিটীখনৰ অধ্যক্ষ জগদম্বিকা পালে কয় যে কমিটীখনে বিধেয়কখনৰ 14 নম্বৰ দফা সম্পৰ্কীয় সংশোধন গ্ৰহণ কৰিছে। তেওঁ কয় যে এই প্ৰতিবেদন কাইলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত দাখিল কৰা হ'ব। বিগত ছমাহত বিধেয়কখন সন্দৰ্ভত বিশদভাৱে আলোচনা হোৱা বুলি শ্ৰীপালে প্ৰকাশ কৰে। ইপিনে কমিটীখনত অন্তৰ্ভুক্ত বিৰোধী পক্ষৰ সাংসদসকলে প্ৰতিবেদনখন গ্ৰহণক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ডি এম কেৰ সাংসদ এ ৰাজাই কৈছে যে প্ৰতিবেদনখন খৰখেদাকৈ গ্ৰহণ কৰা হৈছে। একেদৰে কংগ্ৰেছৰ নাছিৰ হুছেইনে তেওঁলোকে আগবঢ়োৱা ভালেমান পৰামৰ্শ প্ৰতিবেদনখনত অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি মন্তব্য কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী, শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ অৰবিন্দ সাৱন্ত আৰু বিৰোধী পক্ষৰ অন্য সাংসদসকলে বিধেয়কখনৰ বিৰোধিতা কৰি তেওঁলোকে মতভেদৰ টোকা দাখিল কৰা বুলি প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে আজি আৰজি কৰ গোচৰৰ শুনানি নিজাববীয়াকৈ গ্ৰহণ কৰিব। কলকাতাৰ আৰজি কৰ চিকিৎসালয়ৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত চিকিৎসা কৰ্মীসকলৰ সুৰক্ষাৰ সৈতে জড়িত এই গোচৰটো আৰম্ভ কৰা হৈছিল। 22 জানুৱাৰীত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে সময়ৰ নাটনি আৰু 3খন নতুন আবেদন দাখিল কৰাৰ দোহাই দি গোচৰটোৰ শুনানি আজিলৈকে স্থগিত ৰাখিছিল।
৫ ফেব্ৰুৱাৰীত হ'বলগীয়া 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। প্ৰায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্বোত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বাহদৰা বিধানসভা সমষ্টিৰ অধীনৰ কৰ্টাৰ নগৰত এখন নিৰ্বাচনী সভাত ভাষণ দিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তম নগৰ আৰু কৰোলবাগত কেইবাখনো নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও নজফগড়, বদৰপুৰ, কালকাজী আৰু গ্ৰেটাৰ কৈলাশত বিজেপিৰ হৈ নিৰ্বাচনী সভাত ভাগ ল'ব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মতিয়ালা তথা বিকাশপুৰীত আৰু কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টাৰে মতিনগৰ, আৰ্কিপুৰম আৰু মেহৰলিত দলৰ হৈ প্ৰচাৰ চলাব। ইপিনে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি বিয়লি বাদলি আৰু টিমাৰপুৰত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত ভাগ ল'ব। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজৌৰী গাৰ্ডেন, তিলপনগৰ আৰু বিকাশপুৰীত আম আদমী পাৰ্টীৰ সমৰ্থনত প্ৰচাৰ চলাব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ আৰু দেৱেন্দ্ৰ যাদৱে আজি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ কথা। দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে বাৱানাত এখন নিৰ্বাচনী সভাত অংশ ল'ব। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব আজি সন্ধিয়া গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। নৰ্থ ইষ্ট ইউনাইটেড FC বৰ্তমানলৈকে 6 পইণ্টেৰে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে। দলটোৱে 6খন খেলত জয়লাভ কৰিছে আৰু 7খন খেল ড্ৰ খেলিছে। হায়দৰাবাদ FC পইণ্ট তালিকাৰ শেষৰ পৰা দ্বিতীয় স্থানত আছে। ইপিনে জামশেদপুৰ ফুটবল ক্লাবে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাৱ ফুটবল ক্লাবক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। জামশেদপুৰে খেলখনৰ 41 মিনিটত প্ৰতীক চৌধুৰীৰ হেডেৰে প্ৰথমটো গ'ল দিয়ে আৰু পাছত জাভি হাৰ্ণাণ্ডেজে খেলখনৰ দ্বিতীয়াৰ্ধত দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে। পাঞ্জাৱৰ হৈ এজিকুৱেল ৱিডাই একমাত্ৰ গ'লটো দিয়ে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলীয়ে দিল্লীৰ ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সাজু হৈছে। কাইলৈ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ৰঞ্জী ট্ৰফীৰ এখন খেলত কোহলীয়ে দিল্লী দলৰ অধিনায়ক আয়ুষ বাদুনীৰ অধীনত ৰেলৱেৰ বিৰুদ্ধে খেলিব। BCCIয়ে শেহতীয়াকৈ সকলো খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক কৰিছে। দিল্লী আৰু জিলা ক্ৰিকেট সন্থাই ঘোষণা কৰা অনুসৰি দৰ্শকৰ বাবে আন ৰঞ্জী খেলসমূহৰ দৰে এইখন খেলতো বিনামূলীয়া প্ৰৱেশৰ সুবিধা আছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCয়ে সংস্থাটোৰ মুখ্য কাৰ্যবাহী পদৰ পৰা জোফ এলাৰডাইছে অব্যাহতি লোৱাৰ সিদ্ধান্তৰ কথা নিশ্চিত কৰিছে। অহা মাহত আৰম্ভ হ'বলগীয়া চেম্পিয়নছ ট্ৰফী 2025 আয়োজন কৰিবলৈ পাকিস্তান সাজু হোৱাক লৈ উদ্বেগ সৃষ্টি হোৱাৰ সময়তে এলাৰডাইছৰ এই সিদ্ধান্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বিদায়ী বাৰ্তাত শ্ৰী এলাৰডাইছে কয় যে ক্ৰিকেটৰ বিশ্বব্যাপী প্ৰসাৰ বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি ICCৰ সদস্যসকলৰ বিত্তীয় ভেটি শক্তিশালী কৰাৰ বাবে তেওঁ অতিশয় গৌৰৱান্বিত। ICCৰ অধ্যক্ষ জয় শ্বাহে এলাৰডাইছক তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয় যে তেওঁৰ এই প্ৰচেষ্টাই বিশ্বজুৰি ক্ৰিকেটক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ICC বোৰ্ডে শীঘ্ৰে নতুন মুখ্য কাৰ্যবাহী চিনাক্তকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে কেইবাটাও সংবাদ মাধ্যমে চেম্পিয়নছ ট্ৰফী আয়োজনৰ বাবে পাকিস্তানৰ কেইবাখনো ষ্টেডিয়ামৰ নৱীকৰণৰ কাম লেহেমীয়া হৈ থকা বুলি অভিযোগ তোলাৰ লগতে প্ৰতিযোগিতাখনৰ সময়সূচীও পলমকৈ প্ৰকাশ কৰা হৈছে বুলি উল্লেখ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত কালি ইংলেণ্ডে ভাৰতক 26 ৰাণত পৰাস্ত কৰে। ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া 172 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 145 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত দ্বিতীয় অমৃত স্নানৰ সময়ত হোৱা হেঁচাঠেলাত পদপিষ্ট হৈ কেইবাগৰাকীও ভক্তৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছে। গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰিট আজি নতুন দিল্লীৰ বিজয় চৌকত অনুষ্ঠিত হ'ব। ৱাকফ সংশোধনী বিধেয়ক 2024 চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় কমিটীয়ে আজি ইয়াৰ খচৰা প্ৰতিবেদনত অনুমোদন জনায়। 5 ফেব্ৰুৱাৰীত হ'বলগীয়া 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব আজি গুৱাহাটীত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।